এয়া আকাশবাণী। বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি গুৱাহাটীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ উদ্বোধন কৰে। নিৰ্বাচন আয়োগে আজি বিয়লি 4 বজাত 4খন ৰাজ্য আৰু 1খন কেন্দ্ৰীয় শাসিত অঞ্চলত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আজি দুদিনীয়া ভ্ৰমণসূচীৰে বেলজিয়ামলৈ ৰাওনা হ'ব। আৰু ছুইছ অপেন বেডমিণ্টন প্ৰতিযোগিতাত মহিলাৰ একক শাখাৰ ছেমি ফাইনেলত কালি ইণ্ডোনেছিয়াৰ উত্তি কুসুমা ৱাৰ্ডানীয়ে অকুহাৰা নজমীক পৰাস্ত কৰে। বিজেপি নেতৃত্বাধীন চৰকাৰৰ প্ৰশাসনত বিগত 10 বছৰত অসম সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ মূল স্বাস্থ্য কেন্দ্ৰলৈ ৰূপান্তৰিত হৈছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মত প্ৰকাশ কৰিছে। ইয়াৰ ফলত অঞ্চলটোৰ বাসিন্দাসকলে চিকিৎসাৰ বাবে বাহিৰলৈ যোৱাৰ প্ৰয়োজনীয়তা হ্ৰাস পাইছে বুলিও তেওঁ উল্লেখ কৰে। শ্ৰীশ্বাহে আজি গুৱাহাটীত স্বাস্থ্যখণ্ডৰ সৈতে জড়িত ভালেমান উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰি ৰাইজক উদ্দেশ্যি দিয়া ভাষণত এই বিষয়ে প্ৰকাশ কৰে। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে অসম ৰাজহুৱা স্বাস্থ্যসেৱা ব্যৱস্থাত ভাৰতৰ ভিতৰতে প্ৰটন থেৰাপী মেচিন ব্যৱহাৰকাৰী প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছে। ইয়াৰ ফলত অসমত বিশ্বমানৰ কৰ্কট ৰোগৰ চিকিৎসা উপলভ্য হৈছে বুলিও তেওঁ মন্তব্য কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে গুৱাহাটীত আজি 2,090 কোটি টকা ব্যয় সাপেক্ষ বহুকেইটা উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লগতে ভাৰ্চুৱেল ব্যৱস্থাৰে গোলাঘাট আৰু তিনিচুকীয়া কৰ্কট কেন্দ্ৰকে ধৰি কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰাৰ লগতে ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতাল, যোৰহাট, বৰপেটা, অভয়াপুৰী ছুপাৰ স্পেচিয়েলিটি হাস্পতাল আৰু গুৱাহাটী স্বাস্থ্য ভৱন আৰু অভয়াপুৰী জিলা চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰে। নিৰ্বাচন আয়োগে আজি বিয়লি 4 বজাত 4খন ৰাজ্য আৰু 1খন কেন্দ্ৰীয় শাসিত অঞ্চলত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিব। অসম, পশ্চিমবংগ, তামিলনাডু, কেৰালাম আৰু পুডুচেৰীত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। অসমৰ 126জনীয়া বিধানসভাৰ কাৰ্যকাল 20 মে'ত, পশ্চিমবংগৰ 294জনীয়া বিধানসভাৰ কাৰ্যকাল 7 মে'ত আৰু কেৰালাৰ 140জনীয়া বিধানসভাৰ কাৰ্যকাল 23 মে'ত অন্ত পৰিব। তামিলনাডুত 234জন সদস্যৰ বিধানসভাৰ কাৰ্যকাল অহা 10 মে'ত আৰু পুডুচেৰীত 30জনীয়া বিধানসভাৰ কাৰ্যকাল 15 জুনত অন্ত পৰিব। নিৰ্বাচন আয়োগে গিৰিশ পাৰ্কৰ সমীপত তৃণমূল কংগ্ৰেছ দলৰ কৰ্মীসকলে কালি বিজেপিৰ সমৰ্থকসকলক আক্ৰমণৰ সময়ত কেন্দ্ৰীয় বাহিনী ব্যৱহাৰ নকৰাৰ বাবে আৰক্ষী আয়ুক্তক জবাবদিহি কৰিছে। বিজেপিৰ সমৰ্থকসকলে কালি কলকাতাৰ ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সমাৱেশত ভাগ ল'বলৈ গৈ থকা অৱস্থাত দুয়োটা দলৰ সমৰ্থকসকলৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হৈছিল। এই ঘটনাত 8জন আৰক্ষী জোৱানৰ লগতে দুয়োটা দলৰে কেইবাগৰাকীও সমৰ্থক আঘাতপ্ৰাপ্ত হয়। বিজেপিৰ উত্তৰ কলকাতা জিলাৰ সভাপতি তামুখ ঘোষক ইটাৰে কৰা আক্ৰমণৰ পাছত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ৰাজ্যিক আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি ঘটনা সন্দৰ্ভত এতিয়ালৈকে বৰানগৰ এলেকাৰ পৰা 3জন বিজেপি কৰ্মীকে ধৰি 4জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। যোৱা নিশা বিজেপি নেতা সজল ঘোষৰ নেতৃত্বত বৰাহনগৰ আৰক্ষী থানাৰ সন্মুখত বিজেপি কৰ্মীসকলক গ্ৰেপ্তাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই আক্ৰমণৰ ঘটনাত পশ্চিমবংগৰ মন্ত্ৰী শশী পাঞ্জাৰ হাত আছে বুলি কেন্দ্ৰীয় মন্ত্ৰী সুকান্ত মজুমদাৰে অভিযোগ উত্থাপন কৰিছে। ইপিনে বিৰোধী নেতা শুভেন্দু অধিকাৰীয়ে ৰাজ্যৰ বিজেপি কৰ্মীসকলক এই সমাৱেশত অংশগ্ৰহণত বাধা দিয়াৰ বাবে আৰক্ষীৰো ভূমিকা আছে বুলি অভিযোগ কৰে। এই ঘটনাত কমেও 12জন লোক আঘাতপ্ৰাপ্ত হয়। আনহাতে শশী পাঞ্জায়ো তেওঁৰ ওপৰত অপ্ৰৰোচিতভাৱে আক্ৰমণ কৰা হয় বুলি সাংবাদিকসকলৰ আগত প্ৰকাশ কৰে। সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰই ক্ষেপণাস্ত্ৰ আক্ৰমণৰ বাবে নিজৰ ভূখণ্ড ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া নাই বুলি ইৰাণে অভিযোগ উত্থাপন কৰাৰ পাছতেই উপসাগৰীয় অঞ্চলটোত উত্তেজনা বৃদ্ধি পাইছে। ইৰাণ আৰু আমেৰিকা ইজৰাইল মিত্ৰজোঁটৰ মাজত সংঘাত বৃদ্ধি পোৱাৰ সময়তে এই অভিযোগ উত্থাপন কৰাৰ ফলত সমগ্ৰ উপসাগৰীয় অঞ্চলত অধিক অস্থিৰতাৰ আশংকা বৃদ্ধি পাইছে। ইৰাণৰ খাটাম আল আনবিয়াৰ কেন্দ্ৰীয় মুখ্য কাৰ্যালয়ে UAEৰ বাসিন্দাসকলক সতৰ্কবাণী জাৰি কৰি জেবেল আলী, খালিফা বন্দৰ আৰু ফুজাইৰা বন্দৰকে ধৰি গুৰুত্বপূৰ্ণ বন্দৰৰ ওচৰৰ অঞ্চলসমূহ খালী কৰিবলৈ আহ্বান জনাইছে। ইপিনে সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ চৰকাৰে ইৰাণৰ অভিযোগ দৃঢ়তাৰে নাকচ কৰি দেশখনে নিজৰ ভূখণ্ডৰ পৰা আক্ৰমণৰ অনুমতি দিয়া নাই বুলি স্পষ্ট কৰি দিছে। দেশখনৰ ৰাষ্ট্ৰপতিৰ উপদেষ্টা আনোৱাৰ গৰ্চাহে কয় যে UAE আলোচনা আৰু কূটনীতিৰ প্ৰতি দায়বদ্ধ হৈ আছে। আতংক নিয়ন্ত্ৰণৰ বাবে দেশৰ কৰ্তৃপক্ষ আগবাঢ়িছে আৰু সামাজিক মাধ্যমত ভুৱা সংঘাতৰ ভিডিঅ' প্ৰচাৰ কৰাৰ অভিযোগত অভিযুক্ত 10জনৰ বিৰুদ্ধে জৰুৰী বিচাৰ আৰম্ভ কৰিছে বুলিও আমাৰ সংবাদদাতাই জানিবলৈ দিছে। আমালৈ অহা শেহতীয়া বাতৰি অনুসৰি UAEৰ তিনিটা বৃহৎ বন্দৰ খালী কৰিবলৈ ইৰাণে আহ্বান জনোৱাৰ এদিনৰ পাছতে আজি পুৱা UAEয়ে নতুনকৈ ক্ষেপণাস্ত্ৰ আক্ৰমণৰ বাতৰি প্ৰকাশ কৰে। আনফালে লেবাননত ইজৰাইলৰ আক্ৰমণে পৰিস্থিতি অধিক ভয়াৱহ কৰি তুলিছে। বৰ্তমানলৈকে প্ৰায় 800 লোক নিহত হোৱাৰ বিপৰীতে 800,000ৰো অধিক লোক গৃহহীন হৈ পৰিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আজি দুদিনীয়া ভ্ৰমণসূচীৰে বেলজিয়ামলৈ ৰাওনা হ'ব। ইউৰোপীয় সংঘৰ উচ্চ প্ৰতিনিধি তথা উপ ৰাষ্ট্ৰপতি কাজা কালাছৰ আমন্ত্ৰণ মৰ্মে ডঃ জয়শংকৰে বেলজিয়ামৰ ব্ৰাছেলছলৈ এই ভ্ৰমণৰ আয়োজন কৰিছে। বৈদেশিক পৰিক্ৰমা পৰিষদৰ এই বৈঠকত ডঃ জয়শংকৰে ইউৰোপীয় সংঘৰ 27খন সদস্য ৰাষ্ট্ৰৰ প্ৰতিনিধিসকলৰ সৈতে মত বিনিময় কৰিব। কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা অনুসৰি এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে ইউৰোপীয় সংঘৰ নেতৃত্বৰ সৈতে বৈঠকত মিলিত হোৱাৰ লগতে বেলজিয়াম আৰু ইউৰোপীয় সংঘৰ অন্যান্য সদস্য ৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰীসকলৰ সৈতেও বৈঠকত মিলিত হ'ব। ডঃ জয়শংকৰৰ এই ভ্ৰমণে ইউৰোপীয় সংঘৰ সৈতে ভাৰতৰ কৌশলগত অংশীদাৰিত্ব গভীৰ কৰি তুলিব বুলি আশা কৰা হৈছে। এয়াৰ ইণ্ডিয়া আৰু এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে পশ্চিম এছিয়াৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আজি 14খন বিমানৰ যাত্ৰা বাতিল কৰিছে। এই বিমানসমূহ শ্বাৰজাহৰ পৰা দিল্লী, কন্নড়, কোচি, কোজিকৰে, মুম্বাই আৰু তিৰুৱনন্তপুৰমলৈ চলাচল কৰাৰ কথা আছিল। এয়াৰ ইণ্ডিয়াই এটা বিবৃতিযোগে প্ৰকাশ কৰা মতে কোজিকৰে আৰু কোচিলৈ 2খন বিমান চলাচল কৰোৱাৰ সম্ভাৱনা আছে। এই বিমানসমূহ চলাচল কৰোৱাৰ সময়ৰ পৰিস্থিতি আৰু যাত্ৰাপথৰ সুবিধা অনুসৰি উৰণৰ সময় নিৰ্ধাৰণ কৰা হ'ব বুলি বিমান পৰিবহণ সংস্থাকেইটাই প্ৰকাশ কৰিছে। কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাই বেংক জালিয়াতিৰ সৈতে জড়িত অভিযুক্ত হৰপল সিং আহুজাক গ্ৰেপ্তাৰ কৰিছে। সংস্থাটোৱে জনোৱা মতে অভিযুক্তজনে মুম্বাই আৰু ফৰিদাবাদৰ মাজত নিজৰ স্থান সলনি কৰি আছিল যদিও এই মাহৰ 12 তাৰিখে মুম্বাইৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। অভিযুক্তজনক জাজিয়াবাদৰ CBI আদালতৰ বিশেষ ন্যায়াধীশৰ সন্মুখত হাজিৰ কৰোৱা হয় আৰু তাৰ পৰা তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়। সংস্থাটোৱে জনোৱা মতে 2001 চনৰ 27 এপ্ৰিলত এই গোচৰটো পঞ্জীয়ন কৰা হৈছিল আৰু তদন্ত সম্পূৰ্ণ হোৱাৰ পাছত 2003 চনৰ 19 মাৰ্চত অভিযুক্তজনৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হৈছিল। ঝাৰখণ্ড আৰক্ষীয়ে নিষিদ্ধ ঘোষিত সংগঠন পিপলছ লিবাৰেশ্যন ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ 6জন উগ্ৰপন্থীক খুটি জিলাত গ্ৰেপ্তাৰ কৰিছে। আৰক্ষী অধীক্ষক মনীষ কুমাৰে জনোৱা অনুসৰি নিৰ্দিষ্ট চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত তাজনা নদীৰ ওচৰত অভিযান চলাই অভিযুক্তকেইজনক গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষীয়ে তেওঁলোকৰ হাতৰ পৰা এটা অবৈধ পিষ্টল, কাৰ্টিজ, মোবাইল ফোন, ধন দাবীৰ সৈতে জড়িত নথি পত্ৰ আৰু 2খন গাড়ী উদ্ধাৰ কৰে। আৰক্ষীয়ে কোৱা মতে উগ্ৰপন্থীকেইজনে ব্যৱসায়ী আৰু ঠিকাদাৰক ধন সংগ্ৰহৰ ভাবুকি দিয়াৰ লগতে কেইবাটাও অপৰাধমূলক কাণ্ডৰ সৈতে জড়িত আছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মাই ভাৰত বাজেট কুৱেষ্ট 2026ৰ ৰাজ্যিক আৰু কেন্দ্ৰীয় শাসিত অঞ্চল পৰ্যায়ৰ বিজয়ীসকলৰ সৈতে মত বিনিময় কৰিব। এই পদক্ষেপে যুৱক যুৱতীসকলক কেন্দ্ৰীয় বাজেট সন্দৰ্ভত আলোচনা কৰিবলৈ আৰু বিকশিত ভাৰত বা উন্নত ভাৰত গঢ়ি তোলাৰ ক্ষেত্ৰত তেওঁলোকৰ দৃষ্টিভংগী প্ৰকাশ কৰিবলৈ সুযোগ প্ৰদান কৰে। এই অনুষ্ঠানৰ যোগেদি যুৱ মানসিকতা বা যুৱ শক্তিক অংশগ্ৰহণমূলক প্ৰশাসন আৰু অৰ্থনৈতিক পৰিকল্পনাত জড়িত কৰোৱাৰ গুৰুত্ব আৰোপ কৰা হয়। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি অসম, অৰুণাচল প্ৰদেশ, মেঘালয়কে ধৰি হিমাচল প্ৰদেশ, জম্মু কাশ্মীৰ, লাডাখ, চণ্ডীগড়, হাৰিয়ানা, পূব উত্তৰ প্ৰদেশ, পঞ্জাব আৰু উত্তৰাখণ্ডত শিলাবৃষ্টি আৰু ধুমুহা বতাহৰ সৈতে বজ্ৰপাতৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি সতৰ্কবাণী জাৰি কৰিছে। আকাশবাণীৰ বাতৰিৰ সৈতে হোৱা কথা বতৰাত বিভাগৰ জ্যেষ্ঠ বিজ্ঞানী RK জেনামণিয়ে আজি ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীতো ধুমুহা বজ্ৰপাতৰ বাবে য়েল্ল' এলাৰ্ট জাৰি কৰা হৈছে বুলি জনায়। ছুইছ অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ একক শাখাৰ ছেমি ফাইনেলত কালি ইণ্ডোনেছিয়াৰ উত্ৰী কুছুমা ৱাৰ্ডানীয়ে অকুহাৰা নজমিক 21-16, 21-13 গেমত পৰাস্ত কৰে। আজি অনুষ্ঠিত হ'বলগীয়া ফাইনেলত ৱাৰ্ডানীয়ে বিশ্বৰ 7নম্বৰ খেলুৱৈ চিট চুপানিডা কাথেংখনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটামান পুনৰ এবাৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি গুৱাহাটীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ উদ্বোধন কৰে। নিৰ্বাচন আয়োগে আজি বিয়লি 4 বজাত 4খন ৰাজ্য আৰু 1খন কেন্দ্ৰীয় শাসিত অঞ্চলত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি দুদিনীয়া ভ্ৰমণসূচীৰে বেলজিয়ামলৈ ৰাওনা হ'ব আৰু ছুইছ অপেন বেডমিণ্টন প্ৰতিযোগিতাত মহিলাৰ একক শাখাৰ ছেমি ফাইনেলত কালি ইণ্ডোনেছিয়াৰ উত্ৰী কুছুমা ৱাৰ্ডানীয়ে অকুহাৰা নজমিক পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 3 বজাত।